Iya, Akah Bani. বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰিক উপাধ্যক্ষ হিচাপে লৈ নীতি আয়োগ পুনৰ গঠন কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি বেংগালুৰুত স্বয়ংচালিত হাইস্পীড বুলেট নিৰ্মাণৰ কাৰখানা উদ্বোধন কৰে। বিশ্বজুৰি আজি বিশ্ব পশু চিকিৎসা দিৱস আৰু মেলেৰিয়া দিৱস পালন কৰা হৈছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছে পঞ্জাৱ কিংছক জয়ৰ বাবে 265 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰিক উপাধ্যক্ষ হিচাপে লৈ নীতি আয়োগ পুনৰ গঠন কৰিছে। তেওঁ বৰ্তমানৰ উপাধ্যক্ষ সুমন কে বেৰীৰ স্থলাভিষিক্ত হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ নীতি নিৰ্ধাৰণৰ স্থাপত্যত নীতি আয়োগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ লগতে এই আয়োগে সংস্কাৰ আৰু জীৱন যাপন সাধাৰণ কৰি তুলিছে বুলিও উল্লেখ কৰে। শ্ৰীমোদীয়ে নীতি আয়োগে বিভিন্ন খণ্ডত উদ্ভাৱন আৰু দীৰ্ঘম্যাদী কৌশলগত চিন্তাৰ বাবে এক গতিশীল মঞ্চ হিচাপে কাম কৰে। নতুন দিল্লীত আজি নীতি আয়োগৰ নৱনিযুক্ত উপাধ্যক্ষ অশোক কুমাৰ লাহিৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীলাহিৰিৰ অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ চহকী অভিজ্ঞতাই ভাৰতৰ সংস্কাৰ যাত্ৰা আৰু অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে। তেওঁ বিশ্বাস কৰে যে শ্ৰীলাহিৰিয়ে দেশত নীতি নিৰ্ধাৰণ ব্যৱস্থা শক্তিশালী ৰূপত গঢ়ি তুলিব। বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে নীতি আয়োগৰ পূৰ্ণকালীন সদস্য ক্ৰমে ৰাজীৱ গৌবা, অধ্যাপক কে ভি ৰাজু, অধ্যাপক গগৰ্ধন দাস, অধ্যাপক অভয় কৰ্ণাডিংকৰ আৰু ডঃ এম শ্ৰীনিবাসনলৈ শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি বেংগালুৰুৰ BEML-ত স্বয়ংচালিত হাইস্পীড বুলেট নিৰ্মাণৰ কাৰখানা উদ্বোধন কৰে। আকাশবাণী আৰু দূৰদৰ্শনৰ সৈতে হোৱা কথা বতৰাত অহা বছৰ প্ৰথমটো প্ৰটোটাইপ প্ৰকাশ পোৱাৰ লগতে 2027 চনৰ শেষৰ ফালে ৰেল নিৰ্মাণৰ কাম কাজ সম্পাদন হ'ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বাংগালুৰু আৰু মুম্বাইৰ মাজত অতি শীঘ্ৰে এখন ছুপাৰফাষ্ট আৰু বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰে। বেংগালুৰুৰ ছাবাৰবান ৰেল প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত শ্ৰীবৈষ্ণৱে ভূমি অধিগ্ৰহণৰ কাম কাজ আগবাঢ়িছে বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বিশ্বজুৰি আজি বিশ্ব পশু চিকিৎসা দিৱস উদযাপন কৰা হৈছে। এই দিৱসৰ জৰিয়তে জীৱ জন্তু আৰু চৰাইৰ উপযুক্ত যত্ন লোৱাৰ গুৰুত্ব সন্দৰ্ভত ৰাজহুৱা সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে পশু চিকিৎসক, পশু স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ অভিভাৱক। আনহাতে আজি বিশ্বজুৰি মেলেৰিয়া দিৱস পালন কৰা হৈছে। প্ৰতি বছৰে 25 এপ্ৰিলত পালন কৰি অহা এই দিৱসে মেলেৰিয়া ৰোগৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে মেলেৰিয়া নিৰ্মূলৰ দৃঢ় সংকল্প। এতিয়া আমি কৰিব পাৰোঁ, এতিয়া আমি কৰিবই লাগিব। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰিয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক সমালোচনাভাৱে চিন্তা কৰিবলৈ, নৈতিকভাৱে কাম কৰিবলৈ আৰু জীৱনজোৰা শিক্ষা গ্ৰহণেৰে পৰিপুষ্ট হ'বলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ 35 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে। তেওঁ শিক্ষাৰ্থীসকলক জীৱনত স্থিতিস্থাপক হৈ থাকিবলৈ, বিফলতাৰ পৰা শিকিবলৈ আৰু শিপাৰ সৈতে সম্পৃক্ত হৈ থাকিবলৈ আহ্বান জনাই কয় যে সহানুভূতি অবিহনে উৎকৃষ্টতা আৰু নম্ৰতা অবিহনে কৃতিত্ব কেতিয়াও সম্পূৰ্ণ নহয়। স্নাতকসকলক সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ আহ্বান জনাই তেওঁ সহানুভূতি বৈচিত্ৰ্যৰ প্ৰতি সন্মান আৰু বৃহত্তৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আৰু সামাজিক মাধ্যমক দায়িত্বশীলভাৱে আৰু গঠনমূলকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। শিক্ষাৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমি লাভ কৰা জ্ঞানক সমাজৰ উন্নতি, উদ্ভাৱন আৰু নৈতিক আচৰণৰ বাবে ব্যৱহাৰ কৰিব লাগিব। আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে উদ্ভাৱক আৰু ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হবলৈ উৎসাহিত কৰে। শ্ৰীৰাধাকৃষ্ণনে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলা স্নাতকসকলৰ সাফল্যত গৌৰৱ প্ৰকাশ কৰে। সমাৱৰ্তন অনুষ্ঠানত ৰাজস্থানৰ ৰাজ্যপাল হৰিভাও কিষণ ৰাও বাগদে আৰু উপ মুখ্যমন্ত্ৰী প্ৰেমচান্দ বৈৰাবাও উপস্থিত আছিল। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি পূব বৰ্ধমানৰ জামালপুৰত এখন নিৰ্বাচনী সভাত অংশ লৈ তেওঁৰ দল ক্ষমতালৈ আহিলে ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ ৰূপায়ণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ লগতে মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱাৰো আশ্বাস দিয়ে। দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে হুগলীত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীসিঙে মহিলাক 3,000 টকাকৈ সাহায্য প্ৰদান আৰু খালী হৈ থকা চৰকাৰী পদসমূহ পূৰণ কৰা হ'ব বুলি মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ মা মাটি মানুহ শ্লগানক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰৰ দিনত ইয়াৰ কোনো এটাও সুৰক্ষিত নহয়। বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নাড্ডা, নীতিন নবীন আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি বৰ্ধমান আৰু উত্তৰ 24 পৰগণা জিলাৰ বিভিন্ন স্থানত দলৰ হৈ প্ৰচাৰ চলায়। ইপিনে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে আজি প্ৰচাৰ অভিযানৰ সময়ত দলৰ আইনী যুঁজৰ বাবে 32 লাখ লোকৰ নাম ভোটাৰ তালিকাত পুনৰ অন্তৰ্ভুক্ত হৈছে বুলি দাবী কৰে। তেওঁলোকে লগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়ন পুঁজি বন্ধ কৰি ৰখা বুলি অভিযোগ তোলে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও আজি শ্ৰীৰামপুৰত প্ৰচাৰ অভিযানত ভাগ লয়। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁৰ দল সংবিধান আৰু একতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে বিজেপিয়ে ঘৃণা আৰু বিভাজনৰ ৰাজনীতিত বিশ্বাস কৰে বুলি অভিযোগ তোলে। কেৰালামৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে ৰাজ্যখনত চলি থকা প্ৰবল গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি বুজ ল'বলৈ এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত বজাৰ, বাছষ্টেণ্ডকে ধৰি ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানসমূহত জনসাধাৰণৰ বাবে খোৱাপানী, অ আৰ এছ, প্ৰাথমিক চিকিৎসাৰ সুবিধা মজুত ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। ৰাজহুৱা অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আৰু ক্ৰীড়া অনুষ্ঠান আয়োজনতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালামৰ বহুকেইখন জিলাৰ তাপমাত্ৰা 3-4 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ আগলি বতৰা দিছে। ৰাজ্যখনত গ্ৰীষ্ম প্ৰবাহত অসুস্থ হোৱাৰ লোকৰ সংখ্যাও বৃদ্ধি পাইছে। অসম ৰাইফলছৰ এগৰাকী জোৱানে মণিপুৰৰ উখৰুল জিলাৰ সশস্ত্ৰ বাহিনীক সেনাবাহিনীৰ পোছাক, বুলেট প্ৰুফ জেকেট আৰু অন্যান্য সামগ্ৰী যোগান ধৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা এটা বাৰ্তা চৰকাৰে প্ৰত্যাহাৰ কৰাইছে। পি আই বিৰ তথ্য পৰীক্ষণ কেন্দ্ৰই এই বাতৰিটোক ভুৱা বুলি জানিবলৈ দিছে। তেওঁলোকে লগতে জনসাধাৰণক এনেধৰণৰ খবৰ বিশ্বাস কৰাৰ পূৰ্বে ইয়াৰ সত্যাসত্য নিৰূপণ কৰিবলৈও আহ্বান জনাইছে। আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় বায়ুসেনাৰ অধিনায়ক জেনেৰেল কেভিন ডি চনাইডাৰৰ সৈতে প্ৰতিৰক্ষা মুৰববী জেনেৰেল অনিল চৌহানে আজি এখন বৈঠকত মিলিত হয়। দুয়োপক্ষই ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত অভিসন্ধৰ কথা আলোচনা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক জয়ৰ বাবে 265 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 264 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাতৰি যুগুতোৱাৰ পৰলৈ পাঞ্জাব কিংছে 13 অভাৰত 3টা উইকেট হেৰুৱাই 177 ৰাণ সংগ্ৰহ কৰিছে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰীক উপাধ্যক্ষ হিচাপে লৈ নীতি আয়োগ পুনৰ গঠন কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি বেংগালুৰুত স্বয়ংচালিত হাইস্পীড বুলেট নিৰ্মাণৰ কাৰখানা উদ্বোধন কৰে। বিশ্বজুৰি আজি বিশ্ব পশু চিকিৎসা দিৱস আৰু মেলেৰিয়া দিৱস পালন কৰা হৈছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক জয়ৰ বাবে 265 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।